আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ ভোটদাতাৰ মন জয়ৰ প্ৰচেষ্টা তীৱতৰ। বাক্সাত দলীয় প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ। 1964 চনৰ বিদেশী ন্যায়াধীকৰণ আইন সন্দৰ্ভত 3 ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। যোৰাবাটত অসম মেঘালয়ৰ টেক্সি চালক সন্থাৰ প্ৰতিবাদত পৰ্যটক অসুবিধাৰ সন্মুখীন। দুয়ো ৰাজ্যৰ আৰক্ষীৰ মধ্যস্থতাত পৰিস্থিতি নিয়ন্ত্ৰণ। দুৰ্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনৰ নিৰ্দেশনা জাৰি। পূজাৰ পূৰ্বে সকলো পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আফগানিস্তান আৰু শ্ৰীলংকা মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে। বিজেপিৰ হৈ দলটোৰ শীৰ্ষ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাৰ দিহিৰা, হজুৱা আৰু কক্লাবাৰীত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ডঃ শৰ্মাই আজি ওদালগুৰি জিলাতো কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ লগতে তামোলপুৰ জিলাৰ দৰঙাজুলিত আয়োজিত নিৰ্বাচনী সভাত অংশ লয়। এই নিৰ্বাচনত বিজেপি একক সংখ্যাগরিষ্ঠ দল হব বলে মুখ্যমন্ত্রী আশা প্রকাশ করে।
যা 2-3 দিনের পর মানুষবিলাকে কমপ্লিট বিজেপির ফালে একটা টার্ন এটা লওয়া যেন দেখা গেছে। মই এটাই কথা কো যে ইলেকশনটোত আমি সকলোয়ে লগ হয়ে মিলা জুলার মাঝে খেলিছো। তিনটা পার্টির মাজতে ইলেকশন হয়েছে, বিজেপি, বিপিএফ, ইউপিপিএল, তিনটাতো এনডিএর পার্টি হয়ে গেল। গতিকে এইবার কাজিয়া পেছাল নাই, নিজের ভিতরতে ফুটি ফাটাত ইলেকশন।
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াইও আজি গুৰেশ্বৰ পৰিষদীয় সমষ্টিত দলৰ পৰিষদীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি কচুগাঁও সমষ্টিত ইউ পি পি এল প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ শীৰ্ষ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে আজি বাক্সা জিলাৰ শালবাৰী আৰু কক্লাবাৰীত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে বিজেপিয়ে বিপিএফ আৰু ইউ পি পি এলৰ সৈতে একজোট হৈ চলোৱা দুটা শাসনকালত বিটিচিৰ খিলঞ্জীয়া জনসাধাৰণক ভূমিৰ পট্টা প্ৰদান নকৰিলে বুলি অভিযোগ তোলে আৰু এইবাৰৰ বিটিচি নিৰ্বাচনত ৰাইজে বিবেকৰ আহান অনুসৰি ভোটদান কৰিব বুলি মত প্ৰকাশ কৰে।
তেওঁলোকে আগতে বি পি এফ লগত মিত্ৰতা কৰি বিটিআৰ অঞ্চলৰ মাটি পাতাঞ্জলিক দি দিলে, আৰু তাৰ পিছত ইউ পি পি এলৰ লগত মিত্ৰতা কৰি মাটি আদানী দিলে। ইউ পি পি এলৰ বি পি এফৰ যোগেদি তেওঁলোকে স্থানীয় মানুহক মাটি পট্টা দিয়াতকৈ তেওঁলোকে আদানী আৰু আম্বানীক মাটি পট্টা দিবলৈ বিচাৰে। ইতিমধ্যে আমি নিজৰ কথাবোৰ ৰাইজৰ মাজত লৈ গৈছো আৰু শেষত গৈ ৰাইজে আশা কৰোঁ নিজৰ বিবেক শক্তি ব্যৱহাৰ কৰিব। সেইটো আমাৰ ফালৰ পৰা অনুৰোধ, ৰাইজে ইউ পি পি এলক দেখিলে, ৰাইজক বি পি এফক দেখিলে, ৰাইজে বিজেপিক দেখিলে, আমি ৰাইজক নিজৰ বিবেক ব্যৱহাৰ কৰি কংগ্ৰেছৰ ফালৰ পৰা যিসকল ভাল ভাল প্ৰাৰ্থীসকল ওলাই আহিছে কংগ্ৰেছক সমৰ্থন জনাব।
চিৰাং জিলাৰ কাজলগাঁৱত আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল চমুকৈ ভি পি আইয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। ইউ পি পি এলৰ চালাকাটি সমষ্টিৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰী আৰু সমষ্টিটোৰ বি পি এফৰ প্ৰাৰ্থী দেৰহাছাদ বসুমতাৰীয়ে আজি প্ৰচাৰ সভাত অংশ লৈ ভোটদাতাৰ মন জয় কৰাৰ চেষ্টা চলায়। বিটিচি পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰত ভূটান সীমান্তৰ প্ৰৱেশদ্বাৰ সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ভোটগ্ৰহণৰ পূৰ্বে 19 ছেপ্টেম্বৰৰ সন্ধিয়া 6 বজাৰ পৰা 23 ছেপ্টেম্বৰৰ পুৱা 6 বজালৈ এই প্ৰৱেশদ্বাৰ বন্ধ থাকিব। একেদৰে 26 ছেপ্টেম্বৰত ভোটগণনাৰ পৰিপ্ৰেক্ষিতত 25 ছেপ্টেম্বৰৰ সন্ধিয়া 6 বজাৰ পৰা 27 ছেপ্টেম্বৰৰ পুৱা 6 বজালৈ জমষ্টাংখা, চান্দ্ৰুপজাংখাৰ, নামলাং, পানবাং, গেলেফু আৰু নাহৰণীৰ প্ৰৱেশদ্বাৰ বন্ধ ৰখা হ'ব। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পৰহিলৈ 20 ছেপ্টেম্বৰৰ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতাকেইগৰাকীৰ লগতে বিটিচিৰ ভোটগ্ৰহণ কেন্দ্ৰ থকা বিশ্বনাথ জিলাৰ সংবাদদাতাগৰাকীও অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁঠ ধৰিবলগীয়া এই আলোচনাত সাংবাদিক অৰূপ খান্দিল্লয়ো ষ্টুডিঅ'ৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচনাত ভাগ ল'ব। 1964 চনৰ বিদেশী ন্যায়াধীকৰণ আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত অহা 3 ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন উপসভাপতি পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰা আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এই নিৰ্দেশ দিয়ে। আবেদনকাৰী শ্ৰীবৰুৱাই 1964 চনৰ বিদেশী ন্যায়াধীকৰণ আইনৰ পৰিৱৰ্তে 1950 চনৰ বিদেশী অনুপ্ৰৱেশকাৰী অসমৰ পৰা বহিষ্কাৰ আইনৰ জৰিয়তে বিদেশী চিনাক্তকৰণ আৰু বিতাৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছিল। অসম আৰু মেঘালয়ৰ টেক্সি চালক সন্থাই যোৰাবাটত কৰা প্ৰতিবাদৰ ফলত আজি বহু সময় ধৰি চুবুৰীয়া ৰাজ্য দুখনৰ পৰ্যটকসকল অসুবিধাৰ সন্মুখীন হয়। মেঘালয়ৰ টেক্সি চালক সন্থাই পূৰ্বে অসমৰ পৰা পৰ্যটক লৈ যোৱা বাহনসমূহ ৰাজ্যখনৰ প্ৰৱেশত বাধা দিয়াৰ উপৰি মেঘালয় ভ্ৰমণ কৰিবলৈ ৰাজ্যখনৰ বাহনহে ব্যৱহাৰ কৰিব লাগিব বুলি দাবী তুলিছিল। এই কাৰ্যৰ প্ৰতিবাদ হিচাপে আজি অসমৰ টেক্সি চালক সন্থাই মেঘালয়ৰ পৰা যাত্ৰী কঢ়িয়াই অনা ৰাজ্যখনৰ বাহনসমূহ অসমত প্ৰৱেশক বাধা দিয়াক লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। দুয়ো ৰাজ্যৰ আৰক্ষী প্ৰশাসন আৰু পৰিবহণ বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই সন্দৰ্ভত মেঘালয়ৰ মুখ্য সচিবে বিষয়টো নিষ্পত্তি কৰিবলৈ অসমৰ মুখ্য সচিবৰ পৰা দুদিনৰ সময় বিচাৰিছে বুলি পৰিবহণ আয়ুক্ত গৌতম দাসে প্ৰকাশ কৰে।
অসম পৰা যোৱা গাড়ীবিলাকক টুৰিষ্ট স্পটত যাব নিদিছিলে, বাধা প্ৰদান কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ইয়াত যিবিলাক আমাৰ মটৰ এছ'চিয়েচন আছে তেওঁলোকে আজি ইয়াত চিম্বলিক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি তেওঁলোকৰ গাড়ীবিলাককো বাধা প্ৰদান কৰিছিলে। ইতিমধ্যে আমাৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মেঘালয় ডিগবৈ ডিষ্ট্ৰিক্টৰ প্ৰশাসন আৰু আমাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা মোক পঠাইছিলে আৰু এইবিলাক সন্থাখনিৰ লগত আলোচনা কৰি আৰু ইতিমধ্যে মেঘালয়ৰ চিফ ছেক্ৰেটাৰী মহোদয়ে আমাৰ অসমৰ চিফ ছেক্ৰেটাৰী মহোদয়লৈ এটা তেওঁলোকে কথাটো জনাইছে যে দুদিন টাইম বিচাৰিছে, তেওঁলোকে তাত কি প্ৰব্লেমটো হৈছে সেইখিনি তেওঁলোকে আলোচনা কৰি সমাধান কৰিব। আৰু এইটো আচলতে বিজনেছ ৰিলেটেড, তেওঁলোকৰ যিটো মানে গাড়ীখিনি ইয়াৰ গাড়ীখিনি তাত গ'লে তেওঁলোকে ভাবিছে যে তেওঁলোকৰ অসুবিধা হ'ব। আচলতে এইটো নহয়, আমাৰ দুইখন ৰাজ্যৰ এটা যিটো খুব সুন্দৰ ভাতৃত্ববোধৰ এটা নিদৰ্শন সেইখিনি সদায় বৰ্তি থাকিব। এতিয়া সদ্যহতে দুদিনৰ কাৰণে তেওঁলোকে টাইম দিছে আৰু দুদিনত তেওঁলোকে প্ৰব্লেমটো চল্ভ কৰিব।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটী মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, FM-ৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM-ৰ 102 মেগাহাৰ্জত, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা 103.3 মেগাহাৰ্জত, আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা 102.6 মেগাহাৰ্জত, গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
দুৰ্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। পূজাৰ সময়ত গুৱাহাটীত দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগক আৰক্ষী প্ৰশাসনে সকলো পথৰ নিৰ্মাণ কাৰ্য পূজাৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে। পথত কোনোধৰণৰ নিৰ্মাণ সামগ্ৰী থাকিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি পথত থকা গাঁতসমূহ বিভাগে অতি সোনকালে পোতাৰ ব্যৱস্থা কৰাৰ লগতে মহানগৰীৰ কোনো পথত কোনো ধৰণৰ নতুন গাঁত খন্দা অথবা আন কোনো কাম পূজাৰ পূৰ্বে কোনো বিভাগে কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত প্ৰকাশ কৰা হৈছে। ৰাজহুৱা স্থানত পূজা মণ্ডপ নিৰ্মাণৰ বাবে প্ৰশাসনৰ অনুমতি ল'ব লাগিব বুলি নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ কৰাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধ ব্যৱস্থাৰ প্ৰমাণ পত্ৰ আগতীয়াকৈ প্ৰশাসনক জমা দিব লাগিব বুলিও কোৱা হৈছে। পূজা মণ্ডপত অগ্নি নিৰ্বাপনৰ ব্যৱস্থা ৰখাৰ লগতে প্ৰতিখন পূজা সমিতিয়ে শব্দ প্ৰদূষণৰ নিয়ম মানি চলিব লাগিব বুলিও প্ৰশাসনে নিৰ্দেশ দিছে। প্ৰতিটো পূজা মণ্ডপত পূজা সমিতিসমূহে CCTV স্থাপনৰ লগতে নিশালৈকে পূজাস্থলীত স্বেচ্ছাসেৱক থকাৰ ব্যৱস্থা কৰিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। পূজা সমিতিসমূহে হেল্প ডেস্ক আৰু চিকিৎসা ডেস্কৰো ব্যৱস্থা কৰিব লাগিব। তদুপৰি পূজা সমিতিৰ স্বেচ্ছাসেৱকসমূহৰ তালিকা আৰক্ষীক আগতীয়াকৈ জমা দিব লাগিব। পূজা মণ্ডপৰ 100 মিটাৰ ব্যাসাৰ্ধত কোনো পাৰ্কিং জ'নৰ ব্যৱস্থা কৰিব নোৱাৰিব বুলি প্ৰশাসনে নিৰ্দেশনাটোত উল্লেখ কৰিছে। লগতে বিসৰ্জনৰ সময়ত ফটকাজাতীয় সামগ্ৰী ব্যৱহাৰতো বাধা নিষেধ আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে পূজাৰ নিৰ্দেশাৱলী সন্দৰ্ভত আজি গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ বাবে বৃহৎ চিকিৎসা শিবিৰ মুকলি কৰে। এই শিবিৰত 50টাতকৈ অধিক ৰোগৰ বিনামূলীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিত এই শিবিৰ মুকলি কৰা হৈছে। চাবু আৰু DDRৰ মহাবিদ্যালয়ত আজি আয়োজিত এই কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। তেওঁ কয় যে বৃহৎ স্বাস্থ্য শিবিৰত প্ৰদান কৰা স্বাস্থ্যসেৱাৰ সুবিধাই মহিলা আৰু শিশুসকলকে ধৰি সৰ্বস্তৰৰ ৰাইজক উপকৃত কৰিছে। হোজাই জিলাতো আজি শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্যমেলা অনুষ্ঠিত হয়। গোৱালপাৰা জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত আজি দুধনৈত এই শিবিৰ মুকলি কৰা হয়। এই শিবিৰত দুধনৈ সমষ্টিৰ ভালেসংখ্যক শিশু, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অন্যান্য লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। এই শিবিৰত নাক, কাণ আৰু ডিঙিৰ ৰোগ, চৰ্মৰোগ, মানসিক ৰোগকে ধৰি কেইবাবিধ ৰোগ চিনাক্ত কৰি ঔষধ বিতৰণ কৰা হয়। ৰাজ্যত যাত্ৰীৰ চাহিদা অনুসৰি স্থানীয় ৰেলগাড়ী অৰ্থাৎ লোকেল ট্ৰেইন প্ৰৱৰ্তন কৰা আৰু ৰেলগাড়ীসমূহ ৰখোৱাৰ সুবিধাজনক স্থান অৰ্থাৎ ষ্টপেজ দিয়াৰ দাবীত আজি ৰাজ্যৰ বিভিন্ন স্থানত নাগৰিক সংগঠনসমূহে মুখ্যমন্ত্ৰী আৰু ৰেল কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰদান কৰি ৰেল কি বাট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম ৰেলযাত্ৰী সংস্থাৰ আহ্বানত আজি বঙাইগাঁও, সৰুপেটা, চাপৰ, ধুবুৰী, লামডিং, ডিগবৈ, কোকৰাঝাৰ, পাঠশালা, বৰপেটা ৰোড, গুৱাহাটী, গোসাইগাঁও, ফকিৰাগ্ৰাম, নামৰূপ, হাইলাকান্দি, ডুমডুমা, উত্তৰ কাঠনি, গহপুৰ, গোৱালপাৰা আদি বিভিন্ন ষ্টেচনত ভাৰপ্ৰাপ্ত ৰেল বিষয়াসকলৰ জৰিয়তে সংগঠনসমূহে মুখ্যমন্ত্ৰী আৰু ৰেল কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰকেইখনত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰেল সেৱা সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা কিছু বছৰত ব্যাপক পৰিমাণৰ পুঁজি আবণ্টন কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনত বৈদ্যুতিকীকৰণ আৰু ৰেলপথ দ্বৈতকৰণ সম্পূৰ্ণ হোৱাৰ পাছতো পৰ্যাপ্ত স্থানীয় ৰেলৰ সুবিধা নোহোৱা, কোভিড কালত প্ৰত্যাহাৰ কৰা আস্থানসমূহ পুনৰ প্ৰৱৰ্তন কৰা আৰু নতুন পথেৰে স্থানীয় ৰেলগাড়ী প্ৰৱৰ্তন আদি কেইবাটাও দাবী সন্নিৱিষ্ট কৰা হয়।
সেৱা আৰু সুশাসনৰ মন্ত্ৰৰে পৰিচালিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। মোদী চৰকাৰে কৃষিখণ্ডত কিদৰে পৰিৱৰ্তনৰ সূচনা কৰি কৃষকসকলক সবল কৰি তুলিছে সেই বিষয়ে এয়া আমাৰ প্ৰতিবেদন।
কৃষি দেশৰ অৰ্থব্যৱস্থা আৰু সংস্কৃতিৰ ৰাজহাড় স্বৰূপ। এতিয়াও দেশৰ লাখ লাখ পৰিয়ালে কৃষিকে মূল জীৱিকা হিচাপে লৈ বৰ্তি আছে। ভাৰতে স্বাধীনতা লাভৰ অমৃতকালত প্ৰৱেশ কৰাৰ সময়ত সবল খেতিয়কসকলে দেশক খাদ্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ পৰা অগ্ৰণী স্থিতিলৈ লৈ যাবলৈ দেশ সাজু হৈছে। বিগত 11 বছৰত কৃষি মন্ত্ৰালয়ৰ বাবে বাজেটত আবণ্টিত ধন প্ৰায় 22,000 কোটিৰ পৰা 137,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবুলি স্বাধীনতা দিৱসত ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত খেতিয়কসকল চৰকাৰৰ বাবে বৃহৎ অগ্ৰাধিকাৰৰ বিষয় বুলি আৰু খেতিয়কৰ স্বাৰ্থত কোনো কাৰণতে আপোচ কৰা নহয় বুলি উল্লেখ কৰিছে। চৰকাৰে কৃষকৰ স্বাৰ্থ সুনিশ্চিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি বিগত 11 বছৰত খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য 81% পৰা 226% বৃদ্ধি কৰিছে। একেদৰে খেতিয়কসকলৰ বিত্তীয় সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি মুকলি কৰিছে। এই আঁচনিৰ অধীনত যোৱা 6 বছৰত 3,90,000 কোটিৰো অধিক টকা বিতৰণ কৰা হৈছে। ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ মানধন আঁচনিৰ অধীনত মাহিলী 3,000 টকাৰ পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় 25 লাখ খেতিয়কে এই আঁচনিত নাম পঞ্জীয়ন কৰিছে। খেতিয়কসকলৰ বাবে ঋণ সুলভ আৰু সহজলভ্য কৰি তোলাৰ উদ্দেশ্যে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ অধীনত প্ৰদান কৰা ঋণৰ সৰ্বোচ্চ সীমা 5,00,000 টকালৈ বৃদ্ধি কৰা হৈছে। এই আঁচনিৰ অধীনত বৰ্তমানলৈকে 10,00,000 কোটি টকা প্ৰদান কৰা হৈছে। কৃষক কল্যাণ আৰু খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে প্ৰৱৰ্তন কৰা আন কেইখনমান লেখত ল'বলগীয়া আঁচনিৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা, কৃষি আন্তঃগাঁথনি পুঁজি, প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ, ৰাষ্ট্ৰীয় কৃষি বিপণী আদি অন্যতম।
গোলাঘাট জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে পৰহিলৈৰ পৰা হ'বলগীয়া ছমহীয়া পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰি 9ম আৰু 10ম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা স্থগিত ৰখাৰ বিষয়ে ঘোষণা কৰে। একেদৰে জিলাখনৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাসমূহো পিছুৱাই দিয়া হৈছে। জিলা আয়ুক্তৰ নিৰ্দেশৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে। ৰাজ্য চৰকাৰে দক্ষ চালক সৃষ্টিৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ চালক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাই এই সন্দৰ্ভত অতি সোনকালে এটা প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি পৰিবহণ মন্ত্ৰী যোগেন মোহনে সদৰি কৰিছে। হাউলিত আজি ৰাজ্যৰ দ্বিতীয়টো চালক প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বয়ংক্ৰিয় ড্ৰাইভিং টেষ্ট ট্ৰেক উদ্বোধন কৰি মন্ত্ৰী শ্ৰীমোহনে কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ ফলত যুৱ সমাজৰ বাবে সংস্থাপনৰ নতুন পথ মুকলি হ'ব। এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ বিৰ এখন গুৰুত্বপূৰ্ণ খেলত আফগানিস্তান শ্ৰীলংকাৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত পাকিস্তানে আয়োজক দেশ সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰক 41 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ ভোটদাতাৰ মন জয়ৰ প্ৰচেষ্টা তীৱতৰ। বাক্সাত দলীয় প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ। 1964 চনৰ বিদেশী ন্যায়াধীকৰণ আইন সন্দৰ্ভত 3 ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। যোৰাবাটত অসম মেঘালয়ৰ টেক্সি চালক সন্থাৰ প্ৰতিবেদক পৰ্যটক অসুবিধাৰ সন্মুখীন। দুয়ো ৰাজ্যৰ আৰক্ষীৰ মধ্যস্থতাত পৰিস্থিতি নিয়ন্ত্ৰণ। দুৰ্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনৰ নিৰ্দেশনা জাৰি। পূজাৰ পূৰ্বে সকলো পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আফগানিস্তান আৰু শ্ৰীলংকা মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।